পডকাষ্টৰ সমৰ্থতালৈ মই কিৰণ চন্দ্ৰনাথে নমস্কাৰ জনাইছো, আদৰণি জনাইছো এই খণ্ডলৈ। আজিৰ এই খণ্ডত আপোনালোকলৈ আগবঢ়াইছো হনুমান চালিহা। অতি গুৰুত্বপূৰ্ণ এই পুথিভাগ আমি শুনো আহক। ৰাম অৱতাৰ, তাৰপিছত শ্ৰী হনুমান চালিহা আৰু শেষত আছে শ্ৰী হনুমান স্তক। পাঠ আগবঢ়াইছে ৰাহুল দেৱ বৰদলৈয়ে।
জয় শ্ৰীৰাম। শ্ৰী শ্ৰী হনুমান চালিচা এখন অতি গুৰুত্বপূৰ্ণ পুথি। এই পুথিভাগ পাঠ কৰিবলৈ ওলাইছোঁ শ্ৰীৰাম অৱতাৰ। প্ৰকাশিত কৃপাময় ৰামচন্দ্ৰ দয়াময় কৌশল্যাৰহিতকাৰী হৰষিত ত্ৰিভুৱন মুনি ঋষি দেৱগণ অদ্ভুত ৰূপে মনোহাৰী লোচন অভিৰাম তনু যেন ঘনশ্যাম স্বয়ং আয়ুধ ভুজচাৰী বনমালা ভূষণ পদ্ম যেন লোচন অপৰূপ শোভা জ্যোতিধাৰী প্ৰজোৰে কৰু স্তুতি হে প্ৰভু ৰঘুপতি দয়া কৰা হে দয়া ময় বেদাদি পুৰাণে কয় জ্ঞানাতীত গুণময় অন্তহীন গুণ কৃপাময় আমি অতি তুচ্ছ নৰ তুমি দেৱ উচ্চ স্তৰ যিনি আশা বিশ্ব সৰাচৰ কৰুণা সাগৰ ৰাম সৰ্বগুণ নিধি শ্যাম স্তুতি স্মৃতি জ্ঞানৰ কৰ পূৰ্ণ ব্ৰহ্ম নাৰায়ণ তুমি নিত্য নিৰঞ্জন সকলোৰে পূজ্য ত্ৰিভুৱনে তজু শ্ৰী চৰণে প্ৰভু বাৰে বাৰে প্ৰণামুহু কৃপা কৰা এই দিনজনে প্ৰতিলোম কূপে তজু ব্ৰহ্মাণ্ড জিলিকে প্ৰভু চাৰিবেদে এই কথা কয় অজ্ঞানয় বুধজনে এই কথা নাজানিলে ধীৰমতি স্থিৰ হৈ ৰয় অল্প মাত্ৰ মোৰ জ্ঞান নাজানো গুণ গান তজু নাম অমৃত সমান ব্ৰহ্মায়াদি দেৱগণ মুনিমুন ঋষিগণ সদা কৰে তোমাৰ এই ধ্যান পঞ্চমুখে পঞ্চানন কৰে তজু গুণ গান আনন্দত মত্ৰ হৈ নাচে যি লীলা কৰা তুমি একোকে নাজানো আমি অৱতাৰ পৃথিৱীৰ মাজে শুনা সবে সাধুজন প্ৰফুল্লিত কৰি মন ৰাম নাম লোৱা বাৰে বাৰে এই স্তৱ পাঠ কৰি হৰিপদে লোৱা গতি মুক্তি পোৱা এ ভৱসাগৰে।
হনুমান চালিচা। শ্ৰীগুৰু চৰণ পদ্ম স্মৰি মনে মনে কোটিবাৰ প্ৰণামুহু গুৰুৰ চৰণে শ্ৰীৰাম চৰণ পদ্ম কৰি আস্মৰণ চতুৰ্বৰ্গ ফল যেন লভু অনুক্ষণ বুদ্ধিহীন মই অতি পৱন কুমাৰ গুচুৱা মনৰ ক্লেশ মনৰ বিকাৰ জয় জয় হনুমান গুণৰ সাগৰ জয় হে কপিছ প্ৰভু দয়াৰ আধাৰ শ্ৰীৰামৰ দূত তুমি অতি বলৱান অঞ্জনাৰ পুত্ৰ তুমি পৱন সুত নাম মহাবীৰ বজৰংগী তুমি হনুমান কুমতি না হিয়া কৰা সুমতি প্ৰদান কাঞ্চন বৰণ তজু তুমিহে সুবেশ কৰ্ণত কণ্ডল শুভে কুচি কুচি কেশ ধ্বজা বজ শোভা কৰে হস্তত তোমাৰ কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ অপৰূপ বাহুতব পৱন নন্দন মহাতেজ জ্যোতিৰূপ জগত বন্দন বিদ্যাৱান গুণৱান তুমিহে চতুৰ শ্ৰীৰামচন্দ্ৰৰ কাৰ্যে তুমিহে আতুৰ সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন হৃদয়ত লৈ ৰাম সীতাও লক্ষ্মণ সূক্ষ্ম ৰূপ ধৰি তুমি লংকা প্ৰৱেশিলা বিকট ৰূপেৰে লংকা ধ্বংস কৰিলা ভীমৰূপে কৰা তুমি অসুৰ সংহাৰ সৰ্বকাৰ্য সিদ্ধিদাতা শ্ৰীৰামচন্দ্ৰ সঞ্জীৱন আনি তুমি জীয়া লালখন ৰঘুবীৰ তাৰ বাবে আনন্দিত মন ৰঘুনাথে দিলে তোমাক আলিংগন দান দান কৰে ভাতৃস্থান ভৰত সমান ত্ৰিভুৱনে বিয়পিয় তযুযশ খ্যাতি এই বুলি আলিঙ্গন কৰে ৰঘুপতি শনক ব্ৰহ্মাদি যত দেৱ মুনিগণ নাৰদ শাৰদ আদি দেৱ ঋষিগণ যমৰাজ কুবেৰ আৰু দিকপালগণ কবি কবিৰে যত ভৰা ত্ৰিভুৱন সুগ্ৰীৱৰ উপকাৰ তুমি কৰিলা ৰামৰ লগত মিলাই ৰাজপদ দিলা তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণ হৈছিল ৰাৱণৰ ভয়ে কম্পমান সহস্ৰ যোজন ঊৰ্ধে সূৰ্যদেৱে দেখে সুমধুৰ ফল বুলি ভাবে একগ্ৰাসে জয় ৰাম বুলি তুমি অসীম সাগৰ পাৰ হৈ প্ৰৱেশিলা লংকাৰ ভিতৰ দুৰ্গম য'ত এক কৰ্ম আছে ত্ৰিভুৱনে সুগম কৰিলা তুমি ৰাম ৰাম গানে শ্ৰীৰামৰ দ্বাৰৰক্ষী ৰামচন্দ্ৰৰ দ্বাৰে তজু অনুমতি বিনা সোমাব নোৱাৰে শৰণ লৈনো প্ৰভু আজি যে তোমাৰ ভৱ ভয়ে ৰক্ষা কৰা বিপদে আমাৰ নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ তোমাৰ হুংকাৰতে কম্পে ত্ৰিভুৱন প্ৰভু পেট পিশা চাদি আহিব নোৱাৰে মহাবীৰ তজু নাম কৰে সদা স্মৰে ৰোগনাশ কৰা তুমি সৰ্বপীড়া হৰে হৰ মহাবীৰ তজু নাম স্মৰে নিৰন্তৰ সংকটত হনুমানে ৰক্ষা কৰি যায় হনুৰ চৰণে ভক্তি ৰাখিব সদায় সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বীও ৰজা শ্ৰীৰামৰ শত্ৰুগণক তুমি দিলা মজা তোমাৰ চৰণে যে মন প্ৰাণ দিব জীৱনত সেইজনে সদা সুখ পাব প্ৰবল প্ৰতাপ তজু হে বায়ু নন্দন তজু নামে উজ্জ্বলিব এই ত্ৰিভুৱন সাধু সন্যাসী সুৰক্ষা কৰা মতি মান শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণবান অষ্টসিদ্ধি নৱসিদ্ধি কিবা যদি আছে সকলোৱে সিদ্ধি হয় তোমাৰে কৃপাতে, তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ, ৰামৰ তুমিয়ে দাস জানে সৰ্বজন, তোমাৰ ভজন কৰি লভিব ৰামক, জনমে জনমে সেয়ে দুখ বিমোচক, অন্তকালে পাব তেওঁ ৰামৰ চৰণ, এইষাৰ কথা শুনো হব ভক্তগণ, সকলো বিষয় ত্যাগী বোলা হনুমান, হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান, সৰ্বদুখ আঁতৰিব সংকটো কাটিব, সেইজনে হনুমন্তক স্মৰণ কৰিব, জয় 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 প্ৰভু জয় হনুমান, তজু কৃপা বিনে মোৰ গতি নাই আন, যেইজনে শতবাৰ এই পাঠ কৰে সকলো অশান্তি তাৰ নাশ হৈ পৰে, হনুমান চালিচা যে সদা পাঠ কৰে সিদ্ধি লাভ কৰে আৰু বিপদত তৰে, তুলসীদাস সর্বদাই শ্রীহরির দাস, মনর মন্দিরত প্রভু সদা করা বাস, জয় জয় মহাবীর হনুমান জয়, ভক্তি শিক্ষা করু প্রভু তোমার কৃপায়, বাল্যকালে দিবাকর করিলা ভক্ষণ, অন্ধকারে করে গ্রাস এই ত্রিভুবন, ত্রাসতে তিলুক কপে থর থর করি, কিয়বা অন্ধার হয় ধরব নারি, দেবগণে আহি তোমাক মিনতি করিলে, দিবাকরক মুক্তি দিলা কষ্ট আতরিলে, কোনেও না জানে কপি নামতি তোমার, সংকট মোচন নাম হয় যে তোমার, কলিদ ত্রাস যে তুমি গিরিবাসকারী, জন্মাবধি প্রভু তুমি সন্ন্যাসী নেহারি, নাজানো কি অনুশাপ দিলে মহামুনি, নাজানো কিনো বিচার করেছিলা তুমি, পরম দয়ালু তুমি জানে সর্বজন, এই দাসর দুঃখ প্রভু করা নিবারণ, অঙ্গদক সঙ্গে লয়া সীতা অম্বেষণে, সন্ধান করিলা তুমি ফুরিব নে বনে, পাহাড়ে পর্বতে তুমি কত যে ঘুরিলা, মহাসাগর তীরে শেষত বহিলা, বানর গণক তুমি দিলা আশ্বাসন, কৃপা করি করা মোৰ সংকট মোচন, জয় জয় রাম বুলি এক লাম্ফ দিলা, আকাশ পথেরে তুমি লঙ্কা লৈ চলিলা, শেষে লঙ্কা রাজ্যে গৈ দিলা দর্শন, করিতে লাগিলা তুমি সীতা অম্বেষণ, অশোক বনতে সীতা তোমাক দেখিলে, সংকটত রক্ষা করা কবলৈ ধরিলে, রামরয় আঙুঠি দিলা জানকীৰ হাতে, প্রণাম করিয়া থিয় হইলা সীতাৰ কাষে, রাবণে পাইলে বার্তা চেৰিগণ মুখে, দূতগণক পঠাই দিলে বান্ধিয়া নিতে, সূক্ষ্মদেহে মহাবীৰ তুমি দিলা ধৰা, আমাৰ সংকট প্ৰভু দূৰ কৰা তৰা, অতপৰে বিৰাট ৰূপ কৰিলা ধাৰণ, যত বস্ত্ৰ আছে নে যে বান্ধে দূতগণ, তাতে অগ্নি জ্বলাইল ৰাৱণয়া দেখে, তুমি জয় রাম বুলি উঠিলা আকাশে, সেই জুয়ে লঙ্কা রাজ্য করিলে দাহন, এই দাসরে করা প্রভু সংকট মোচন, অশোক কাননে তুমি আহা পুনৰ, লঙ্কা দগ্ধ এই বার্তা জনালা সীতাক, উনিয়াজনক সীতা আনন্দিত হইল, বর দিয়া তোমার অগ্নি জ্বালা নিবাড়িল, আম্রকুঞ্জত সোমাই হব করে থান থান, মোক তুমি এ সংকটত করা পরিত্রাণ, সীতাৰ সন্ধানলৈয়া ফিৰি আহিলা, শ্ৰীৰামৰ শ্ৰীচৰণতক সকলো জনালা, ইতিমধ্যে কৰা হল সাগৰ বন্ধন, লংকাপুৰী প্ৰৱেশিলে লৈ সৈন্যগণ, মৃত সঞ্জীৱনী আনি লক্ষণক বচোৱা, কৃপা কৰি এই দাসৰ সংকট গুচোৱা, জয় জয় মহাবীৰ জয় হনুমান, ভক্তিরূপ শিক্ষা দিলা প্রতিজনে জন, জয় জয় বজরঙ্গী চিরধন্য তুমি, তোমার চরণে সদা জনাও প্রণতি, তুমি এই শ্রেষ্ঠ ভক্ত বিশ্ব সরাচরে, রামরূপ দেখুয়ালা হৃদয়ৰ মাজে, নিজ বক্ষ নিজে তুমি কৰি বিদাৰণ, তাৰ মাজে ৰাম ৰূপ কৰালা দৰ্শন, হনুমান অস্ত্ৰকৈ সমাপ্ত হইল, জয় ৰাম জয় হনুমান ভক্তগণে বোল, জয় শ্রীরাম।
ইমান পরে শ্রীরাম অবতার হনুমান চালিসা আর হনুমান স্তক শুনিলে পাঠ আগবহালে রাহুল দেব বরদলৈয়ে। আজির খণ্ডৰপৰা মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছো। আমাৰ পডকাস্ট লাইক শেয়ার আৰু সাবস্ক্রাইব কৰিবলৈ নেপাহৰিব। নমস্কাৰ।